লোক অধ্যায় একৈশ। পাছে তেওঁ চকু তুলি চাই ধনী লোকক ভঁৰালত দান সুমুৱাই দিয়া দেখিলে, আৰু কোনো এজনী দুখীয়া বাৰীয়ে তাতে দুয়োপাই সুমুৱাই দিয়াও দেখিলে। তাতে তেওঁ ক'লে,
মই তোমালোকক সঁচাকৈ কওঁ, এই আটাইবিলাকতকৈ এই দৰিদ্ৰ বাৰীয়ে অধিককৈ দিলে, কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত ধনৰ পৰা দান দিলে। কিন্তু তেওঁ নাটনি হোৱাটো জীৱিকালৈ যি আছিল সেই আটাইখিনি দিলে।
পাছে উত্তম শীল আৰু উৎসৰ্গ কৰা দ্ৰব্যৰে ধৰ্মধাম কেনে বিভূষিত এই কথা কোনো কোনোৱে কোৱাত তেওঁ ক'লে,
তোমালোকে এই যি দেখিছা, যি কালত শিলৰ ওপৰত শিল থকাকৈ ইয়াত এৰা নহৈ সকলোকে পেলোৱা হ'ব, এনে কাল আহিব।
তেতিয়া তেওঁবিলাকে তেওঁক সুধিলে,
হে গুৰু, তেন্তে এইবোৰ কেতিয়া হ'ব আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?
তাতে তেওঁ ক'লে,
তোমালোক যেন ভ্ৰান্ত নোহোৱা, এইকাৰণে সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি মই সেইজন আৰু কাল ওচৰ এইবুলি ক'ব, কিন্তু তোমালোক তেওঁবিলাকৰ পাছত নাযাবা, আৰু যেতিয়া তোমালোকে ৰণ আৰু হুৰামোৰাৰ বাৰ্তা শুনা তেতিয়া ভয়াতুৰ নহবা, কিয়নো এই সকলো আগেয়ে ঘটিব লাগে, কিন্তু তেতিয়াই শেষ নহয়।
তেতিয়া তেওঁবিলাকক ক'লে,
জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু বৰ ভূমিকম্প, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ'ব, আৰু আকাশৰ পৰা ভয়ংকৰ লক্ষণ আৰু মহৎ চিন ওলাব। কিন্তু এই সকলো ঘটনাৰ পূৰ্বেই মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাৰণা কৰিব, নামঘৰ আৰু বন্দীশালত শোধাই দিব, আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ'ব। সাক্ষৰ অৰ্থে এই সকলো কথা তোমালোকলৈ ঘটিব। এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ তোমালোকৰ মনক নিশ্চয় কৰা, কিয়নো তোমালোকৰ বিৰোধীবিলাকৰ কোনেও প্ৰতিৰোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা মুখ আৰু জ্ঞান মই তোমালোকক দিম। আৰু পিতৃ মাতৃ, ভাই ককাই, জ্ঞাতি কুটুম্ব আৰু বন্ধুবিলাকৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ'বা, তাতে তোমালোকৰ কিছুমানক তেওঁবিলাকে বধ কৰাব, আৰু তোমালোক মোৰ নামৰ নিমিত্তে সকলোৰে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু তোমালোকৰ মূৰৰ এডালি চুলিও নষ্ট নহ'ব। তোমালোকে নিজ ধৈৰ্যৰে নিজ নিজ প্ৰাণ লাভ কৰিবা, আৰু যেতিয়া জেৰুচালামক সৈন্যবিলাকে ঘেৰি ধৰা দেখিবা তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা। তেতিয়া যিহুদিয়াত থকা মানুহবিলাক পৰ্বতলৈ পলাই যাওক, আৰু নগৰখনত থকাবিলাক ওলাই যাওক, আৰু গাঁৱে ভূঞে থকা মানুহ তাৰ ভিতৰলৈ নোসোমাওক, কিয়নো সকলো লিখা বচন সিদ্ধ হ'বলৈ সেই প্ৰতিফল দিবৰ সময় হ'ব। সেইকালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, কিয়নো দেশখনত অতিশয় দুখ আৰু এই মানুহবিলাকৰ ওপৰত ক্ৰোধ হ'ব। তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব, আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুচালামক পৰজাতি মানুহৰ ভৰিৰে গচকা হ'ব। তেতিয়া সূৰ্য, চন্দ আৰু তৰাবোৰত নানা চিন ওলাব, আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব, আৰু পৃথিৱীত যি যি ঘটিব তাৰ চিন্তাত আৰু ভয়ত মানুহবিলাক বিমূৰ্চিত হ'ব, কিয়নো আকাশৰ শক্তিবোৰ লৰোৱা হ'ব। তেতিয়া পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। কিন্তু এইবোৰ কথা ঘটিবৰ আৰম্ভণ হ'লে মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছে।
পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে,
ডিমৰু আদি সকলো গছ চোৱা, সেইবোৰে কুঁহিপাত মেলা দেখিলে জহকাল তেতিয়াই ওচৰ হৈছে বুলি তোমালোকে নিজে জানা। সেইদৰে যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈছেহি বুলি জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ মানুহবিলাক লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব। আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। কিন্তু জীৱিকাৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা,
সেইদিন তোমালোকলৈ যেন অকস্মাতে নাহে, সেইকাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা, কিয়নো সেইদিন গোটেই পৃথিৱীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ্দি প্ৰাৰ্থনা কৰি থাকিবা।
সেই সময়ত তেওঁ দিনৌ ধৰ্মধামত উপদেশ দিছিল আৰু ৰাতি বাহিৰলৈ গৈ জৈতুন নামেৰে পৰ্বতত কটাইছিল, আৰু সকলো মানুহে ধৰ্মধামত তেওঁৰ কথা শুনিবলৈ ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।